মঠিয়া লিখা শুভবাৰ্তা চৌবিশ অধ্যায় জিৰচালেমৰ বিনাশ যীশুৰ পুনৰগমনৰ বিষয়ে জনোৱা। যীশুৰ ধৰ্ম ধৰ্মৰ পৰা ওলাই যাওঁতে তেওঁৰ শিষ্যসকলে তেওঁক মন্দিৰৰ গাঁথনিবোৰ দেখুৱাবলৈ ওচৰলৈ আহিল, কিন্তু তেওঁ উত্তৰ দি তেওঁলোকক ক'লে, তোমালোকে এই সকলোকে নেদেখিছানে? মই তোমালোকক স্বৰূপকৈ কওঁ, যি শিল পেলোৱা নহ'ব, ইয়াত এনে এটা শিলো আন এটা শিলৰ ওপৰত ৰখা নহ'ব। পাছত তেওঁ যেতিয়া জৈতুন পৰ্বতৰ ওপৰত বহিল, তেতিয়া শিষ্যসকলে গুপুতে তেওঁৰ ওচৰলৈ আহি সেই বিষয়ে সুধিলে, এইবোৰ কেতিয়া হ'ব? আপোনাৰ আগমন আৰু এই জগতৰ শেষ হোৱাৰ চিন কি? সেই বিষয়েও আমাক কওক। তেতিয়া যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে, কোনেও যেন তোমালোকক নুভুলায়, এই বিষয়ে সাৱধান হোৱা, কিয়নো অনেকে মোৰ নামেৰে আহি মই খ্ৰীষ্ট বুলি অনেকক ভুলাব। তোমালোকে ৰণৰ কথা আৰু যুদ্ধৰ সম্ভাৱনাৰ বাতৰি শুনিবা, সাৱধান হোৱা, ব্যাকুল নহ'বা, কিয়নো এইদৰে ঘটিব লাগে, কিন্তু তেতিয়াও শেষ নহ'ব। জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব, ঠায়ে ঠায়ে আকাল আৰু ভূমিকম্প হ'ব। এই সকলো মাথোন প্ৰসৱ যাতনাৰ আৰম্ভণিহে। সেই কালত ক্লেশভোগ কৰিবলৈ মানুহবোৰে তোমালোকক শত্ৰুৰ হাতত শুধাই দিব, বধো কৰিব। মোৰ নামৰ কাৰণে তোমালোকে সকলো জাতিৰ ঘৃণাৰ পাত্ৰ হ'বা। তেতিয়া অনেকে বিশ্বাসত বিঘিনি পাব, ইজনে সিজনক শত্ৰুৰ হাতত শুধাই দিব আৰু ইজনে সিজনক ঘৃণ কৰিব। বহুতো মিছা কোৱা ভাৱবাদী ওলাই অনেকক ভুলাব, কাৰণ অধৰ্ম অধিক হোৱাত অনেকৰ প্ৰেম চেঁচা হৈ যাব, কিন্তু যিজনে শেষলৈকে সহি থাকে সেইজনে পৰিত্ৰাণ পাব। সকলো জাতিৰ আগত সাক্ষ্য হ'বৰ বাবে স্বৰ্গৰাজ্যৰ এই শুভবাৰ্তা যেতিয়া গোটেই জগতত ঘোষণা কৰা হ'ব, তেতিয়াহে শেষৰ সময় উপস্থিত হ'ব। এই হেতুকে যি অৱহেলিত ধ্বংসকাৰী ঘিনলগীয়া বস্তুৰ কথা দানিয়েল ভাৱবাদীৰ দ্বাৰাই কোৱা হৈছিল, তাক তেতিয়া পবিত্ৰ ঠাইত থকা দেখিবা। এই বিষয়ে যিজনে পঢ়ে তেওঁ বুজক। তেতিয়া যিহুদিয়াত থকা মানুহবোৰ পৰ্বতলৈ পলাই যাওক, ঘৰৰ ওপৰত থকাজনে তেওঁৰ ঘৰৰ পৰা বস্তুবোৰ উলিয়াই নিবলৈ নানামক, পথাৰত থকাজনে তেওঁৰ কাপোৰখন ল'বলৈ উলটি নাযাওক, কিন্তু সেই কালত গৰ্ভৱতী আৰু নিজৰ কেঁচুৱাক প্ৰতিপালন কৰি থকা তিৰোতাসকলৰ সন্তাপ হ'ব। তোমালোকৰ পলোৱা সেইদিন যেন জাৰ কালি বা বিশ্ৰামবাৰে নহয়, এইকাৰণে প্ৰাৰ্থনা কৰা, কিয়নো সেই কালত মহাক্লেশ হ'ব, জগতৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ কেতিয়াও হোৱা নাই আৰু নহ'ব। সেইদিনৰ সংখ্যা কম নকৰা হ'লে কোনো মানুহৰ ৰক্ষা নহ'লহেঁতেন, কিন্তু মনোনীত লোকৰ কাৰণে সেইদিনৰ সংখ্যা কম কৰা হ'ব। তেতিয়া যদিও তোমালোকক কোনোৱে কয়, চোৱা খ্ৰীষ্ট ইয়াত আছে বা তাত আছে, তথাপি বিশ্বাস নকৰিবা, কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাৱবাদীবোৰ ওলাই এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে সাধ্য হ'লে মনোনীত লোকসকলকো ভুলাব। চোৱা, এই কথা মই আগেয়ে তোমালোকক ক'লোঁ। এই হেতুকে কোনো মানুহ আহি যদি তোমালোকক কয়, চোৱা খ্ৰীষ্ট মোৰ প্ৰান্তত আছে, তেনেহ'লে ওলাই নাযাবা, নাইবা চোৱা তেওঁ ভিতৰৰ কোঠাৰীত আছে বুলিলেও বিশ্বাস নকৰিবা, কিয়নো বিজুলীয়ে যেনেকুৱা পূৰ্বৰ পৰা ওলাই পশ্চিমলৈ চমকনি মাৰে, তেনেকুৱা মানুহৰ পুত্ৰৰো আগমন হ'ব। য'ত মৰাহ থাকে সেই ঠাইত সগুণো গোট খায়, কিন্তু সেই কালৰ ক্লেশৰ পাছতে সূৰ্য অন্ধকাৰময় হ'ব, চন্দ্ৰই পোহৰ নিদিব, আকাশৰ পৰা তৰাবোৰ খহি পৰিব আৰু আকাশৰ পৰাক্ৰমবোৰ লৰোৱা হ'ব। যেতিয়া আকাশত মানুহৰ পুত্ৰৰ চিন প্ৰকাশিত হ'ব, তেতিয়া পৃথিৱীৰ সকলো ফৈদে হিয়া ভুকুৱাব, আকাশত মেঘৰ ওপৰত মানুহৰ পুত্ৰক পৰাক্ৰম আৰু মহাপ্ৰতাপৰে অহা দেখিব। তেতিয়া তুৰীৰ মহাশব্দৰে তেওঁ নিজৰ দূতসকলক পঠাব, তাতে তেওঁলোকে আকাশৰ এক সীমাৰ পৰা আন সীমালৈকে চাৰিওফালৰ পৰা তেওঁৰ মনোনীত লোকসকলক আনি গোটাব। ডিমৰু গছৰ পৰা এটা দৃষ্টান্ত শিকা, যেতিয়া তাৰ ঠাল কোমল হৈ কুঁহিপাত মেলে, তেতিয়া জহ কাল ওচৰ হৈছে বুলি তোমালোকে জানা। সেইদৰে যেতিয়া এই সকলোকে দেখিবা, তেতিয়া তেওঁ ওচৰ চাপি দুৱাৰ মুখ পালেহি বুলি তোমালোকে জানিবা। মই তোমালোকক সঁচাকৈ কওঁ, এই সকলো নঘটে মানে এই কালৰ মানুহবোৰ লুপ্ত নহ'ব, আকাশ আৰু পৃথিৱী লুপ্ত হ'ব, কিন্তু মোৰ বাক্য হ'লে কেতিয়াও লুপ্ত নহ'ব। কিন্তু অকল পিতৃৰ বাহিৰে স্বৰ্গৰ দূতবোৰ বা পুত্ৰ বা আন কোনেও সেইদিন আৰু সময় নাজানে। নুহৰ দিনৰ দৰে সেইদিনা মানুহৰ পুত্ৰৰ আগমন হ'ব, কিয়নো জলপ্লাৱনৰ আগেয়ে নুহ জাহাজত সোমোৱা নিনলৈকে যেনেকৈ মানুহবোৰে ভোজন পান কৰি বিয়া কৰাই বিয়া দি আছিল আৰু জলপ্লাৱন আহি সকলোকে উটুৱাই নিনিয়ালৈকে জ্ঞান নাপালে, সেইদৰে মানুহৰ পুত্ৰৰ আগমন হ'ব। তেতিয়া দুজন মানুহ পথাৰত থাকোঁতে এজনক গ্ৰহণ কৰা হ'ব আৰু এজনক ত্যাগ কৰা হ'ব, দুজনী তিৰোতাই জাতেৰে দলি থাকোঁতে এজনীক গ্ৰহণ কৰা হ'ব আৰু এজনীক ত্যাগ কৰা হ'ব। এই হেতুকে পৰ দি থাকা, কিয়নো তোমালোকৰ প্ৰভু কোন মুহূৰ্তত আহিব সেই বিষয়ে তোমালোকে নাজানা। কোন পৰৰ চুৰ আহিব সেই বিষয়ে গৃহস্থজনে আগেয়ে জনা হ'লে পৰ দি থাকি নিজৰ ঘৰত পিন্ধি দিব নিদিলেহেঁতেন, ইয়াক তোমালোকে জানা। এতেকে তোমালোকো যুগুত হৈ থাকা, কিয়নো যি সময় তোমালোকে নাভাবা সেই সময়তে মানুহৰ পুত্ৰ আহিব। এইকাৰণে বুদ্ধিমানৰ বিশ্বাসী দাস কোনজন হয়, উচিত সময়ত আহাৰ দিবলৈ যিজন দাসক প্ৰভুৱে সিহঁতৰ ওপৰত গৰাকী পাতিলে সেইজন নহয়নে? প্ৰভু অহাকালত যি দাসক এইদৰে কৰা দেখে সেই দাস ধন্য। মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ নিজৰ সৰ্বস্বৰ ওপৰত সেইজনক ঘৰগিৰি পাতিব। কিন্তু মোৰ প্ৰভুৱে পলম কৰিছে এইবুলি সেই দুষ্ট দাসে মনতে কৈ যদি তাৰ সহদাসকলক কোবাবলৈ ধৰে আৰু মতলীয়াবোৰৰ লগত ভোজন পান কৰে, তেনেহ'লে যিদিনা সেই দাসে অপেক্ষা নকৰে আৰু যি সময়ৰ বিষয়ে সি নাজানে, সেই সময়তে তাৰ প্ৰভু আহি তাক দুদুখৰ কৰি কপটীয়াসকলৰ লগত তাৰ পাবলগীয়া ভাগ নিৰূপণ কৰিব, তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ'ব।